এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৰিমগঞ্জ আৰু শিলচৰৰ দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ। ৰাজ্যত 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈ 11 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। অহা 20 এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। সমগ্ৰ গ্ৰীষ্মৰ সময়ছোৱাত অসমকে ধৰি উত্তৰ পূবলৈ পৰ্যটকৰ আগমনৰ হাৰ বৃদ্ধি পাব বুলি পৰ্যটন খণ্ডৰ আগশাৰীৰ সংস্থাৰ তথ্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰা অৱস্থাত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি বিৰোধী তথা অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। ইফালে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, মন্ত্ৰী স্মৃতি ইৰাণী আৰু অৰ্জুন মুণ্ডাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 7 এপ্ৰিলত হোজাইত আৰু 8 এপ্ৰিলত লখিমপুৰত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 17 এপ্ৰিল অৰ্থাৎ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ দিনটোলৈকে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যত প্ৰচাৰ চলোৱাৰ কথা। দলৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰচাৰ অভিযানত অংশ ল'ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। একেদৰে আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহেও পৰৱৰ্তী সময়ত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব বুলি প্ৰকাশ পাইছে। অহা 19 এপ্ৰিলত ৰাজ্যখনৰ 5টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ তীব্ৰতা লাভ কৰিছে। চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত কালি পীযুষ হাজৰিকাই এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কালি সন্ধিয়া নাজিৰা বিধানসভা সমষ্টিৰ মথুৰাপুৰ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এখন দলীয় নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁয়ো উপস্থিত থাকে। ৰাজ্যত অহা 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি 9 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াকে লৈ এই পৰ্যায়ৰ বাবে এতিয়ালৈকে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাই আজি মনোনয়ন দাখিল কৰিব। প্ৰাৰ্থী মল্লাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সংগ দিব। মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ সৈতে সংগতি ৰাখি কৰিমগঞ্জ জিলা বিজেপিৰ উদ্যোগত কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত আজি এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। এই সভাত অংশগ্ৰহণৰ পাছত মনোনয়ন পত্ৰ দাখিল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী জিলা প্ৰশাসনৰ কাৰ্যালয়লৈ ৰাওনা হ'ব। উল্লেখযোগ্য যে কালি AIUDFৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীৰ লগতে আন এগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। আনহাতে শিলচৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন পত্ৰ দাখিল কৰিব। সমষ্টিটোত এতিয়ালৈকে 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। এই সমষ্টিটোৰ বাবে আন এগৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে। ইফালে ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উপস্থিত থাকিব। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁও সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। অহা 5 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যত 3টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। ৰাজ্যৰ 14টা লোকসভা সমষ্টিত সুকীয়াকৈ এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 26 এপ্ৰিলত দৰং ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে। আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 7 মেত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈয়ে আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীগৰাকী পুৱা 9:30 বজাত যোৰহাটৰ পৰা অফলামুখ ঘাটেৰে মাজুলীলৈ ৰাওনা হ'ব। প্ৰাৰ্থীগৰাকীয়ে প্ৰথমে বাঘৰগাঁও ৰতনপুৰ গায়ন মণ্ডলত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ ল'ব। এই সভাত অংশগ্ৰহণৰ পাছত তেওঁ চিকাৰী মিচিং গাঁও লুইতপৰীয়া মণ্ডলৰ আন এখন সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ নয়াবজাৰ তিনিআলিত আয়োজিত নিৰ্বাচনী সভাত ভাষণ দিব। ইয়াৰ সমান্তৰালকৈ প্ৰাৰ্থীগৰাকীয়ে জামুজচুক মিচিং গাঁৱৰ ফুলনি মণ্ডল আৰু ঠাকুৰসুতি ৰঙাচাহী মণ্ডলতো নিৰ্বাচনী প্ৰচাৰ চলাব। নিৰ্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে জিলাখনত ভি ভি পেট মেচিনৰ পৰীক্ষণৰ সময়ত এটা মেচিনৰ সন্ধান লাভ নকৰাৰ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুসন্ধান কৰি দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে আয়োগে এই নিৰ্দেশ জাৰি কৰে। আয়োগে দেশৰ আন চাৰিখন ৰাজ্যৰ আঠখন জিলাৰ দণ্ডাধীশ আৰু বাৰগৰাকী আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। এই ফলাফল অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ হৃষিকেশ বড়োৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সুকন্যা শৰ্মাই। আনহাতে কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী প্ৰাচুৰ্যা প্ৰেম গাৰ্গে তৃতীয় পুৰস্কাৰ লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটদাতাসকলক সজাগ কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতা যুৱ ভোটদাতাসকলৰ বাবে মুকলি আছিল। ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পুৰস্কৃত কৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
অহা 20 এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সাধাৰণতে মে মাহত ঘোষণা কৰা হয়, কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। সমাগত গ্ৰীষ্মৰ সময়ছোৱাত দেশৰ বিশেষকৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ আগমনৰ হাৰ বৃদ্ধি পাব বুলি প্ৰকাশ পোৱা এটা বাতৰিয়ে অঞ্চলটোৰ পৰ্যটন খণ্ডৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। দেশৰ আগশাৰীৰ পৰ্যটন সংস্থা ট্ৰেভেল এজেণ্ট এছ'চিয়েচন অব ইণ্ডিয়াৰ তথ্যত প্ৰকাশ পোৱা মতে দেশৰ বিভিন্ন স্থানৰ বহুকেইখন পৰ্যটনস্থলীৰ বাবে বুকিঙৰ হাৰ সম্প্ৰতি বৃদ্ধি পাইছে। এনেদৰে আগতীয়া বুকিং হোৱা পৰ্যটনস্থলীসমূহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন পৰ্যটনস্থলী অন্যতম হিচাপে বিবেচিত হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। আনহাতে এনে স্থানসমূহৰ ভিতৰত মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৰ্বাধিক সংখ্যক পৰ্যটনস্থলীৰ বাবে আগতীয়া বুকিং সম্পন্ন হোৱা বুলিও তথ্যত প্ৰকাশ পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ লগতে কাশ্মীৰ, লেহ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আদিকে ধৰি দেশৰ আন বিভিন্ন স্থানৰ পৰ্যটনস্থলীলৈকো এই সময়ছোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি সংস্থাটোৱে সদৰি কৰিছে। ট্ৰেভেল এজেণ্ট এছ'চিয়েচন অব ইণ্ডিয়াৰ তথ্য অনুসৰি এনে স্থানসমূহৰ বাবে আগতীয়া বুকিঙৰ হাৰ বিগত বৰ্ষৰ গ্ৰীষ্মকালৰ তুলনাত সম্প্ৰতি প্ৰায় 15% বৃদ্ধি পাইছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবাঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা পোছা কৰে। তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ তেওঁলোকে জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰাজপত্ৰিত বিষয়াৰ পৰীক্ষা সন্দৰ্ভত দলটোৱে পুৰণি তথ্য সন্ধান চলায়। ইয়াৰ বাহিৰেও অনুসন্ধানকাৰী গোটটোত অন্তৰ্ভুক্ত হোৱা 34 জন ACS আৰু APS বিষয়াৰ বিভিন্ন নথি পত্ৰও দলটোৱে কালি সংগ্ৰহ কৰে। সূত্ৰটোৱে লগতে জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী দলটোৱে পৰীক্ষাৰ উত্তৰ বহীত বিসংগতি লাভ কৰা এগৰাকী ৰাজপত্ৰিত বিষয়াক পুনৰ জেৰাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছে। ৰাজ্যৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে 2024-2025 শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰোৱাব নোৱাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। অনুমতিবিহীন শিক্ষানুষ্ঠানসমূহক নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰাখিবলৈ এনে শিক্ষানুষ্ঠানসমূহক দৰ্পণ পৰ্টেলৰ পৰা আঁতৰোৱা হ'ব বুলিও এই নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অৱশ্যে যিবোৰ শিক্ষানুষ্ঠানে যাৱতীয় তথ্যৰ সৈতে অনুমতিৰ বাবে শিক্ষা সংসদত ইতিমধ্যে আবেদন জনাইছে, তেনে শিক্ষানুষ্ঠানৰ তথ্যসমূহ পৰীক্ষণৰ অন্তত সঠিক বিবেচিত হলে নামভৰ্তিৰ বাবে অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলি নিৰ্দেশনাটোত লগতে প্ৰকাশ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমৰ DYS ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 28 স্থানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 182 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 153 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 181 ৰান কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে বিগত বছৰসমূহৰ দৰে এই বছৰো 7 এপ্ৰিলত গুৱাহাটীত হাফ মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এইবাৰ হাফ মাৰাথনৰ বিষয়বস্তু হৈছে ৰান ফৰ ক্লিনাৰ টুমৰো। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ আয়োজক সমিতিয়ে এই কথা সদৰি কৰে। তেওঁলোকে জনোৱা মতে গুৱাহাটীৰ সৰুসজাৰস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা সেইদিনা পুৱা 5:15 বজাত হাফ মাৰাথন আৰম্ভ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই।
ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ, APSCৰ তদন্ত, অৰবিন্দ কেজৰিৱালৰ কাৰাগাৰ গমন আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰসমূহত শাসক বিৰোধীকে ধৰি বিভিন্ন দলে কেইবাখনো হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। সৰ্বাধিক 4খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে বিজেপি দলে। হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত আজি দৈনিক অসম কাকতে এটা বিতং বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম আকাশী যাত্ৰাতে ব্যয় হ'ব 44 কোটি। নতুন দিল্লীত অনুষ্ঠিত CBI দিৱসত দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে অংশগ্ৰহণ কৰি তদন্তকাৰী সংস্থাটোক সমালোচনা কৰে। এই সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি নতুন দিল্লীত CBI দিৱসত দেশৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় লক্ষ্যৰ পৰা বিচ্যুত হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো ৰাজ্যত বিভিন্ন চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি আৰু ইউনিফৰ্ম লাভ নকৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি দৈনিক জনমভূমি কাকতে শিক্ষাবৰ্ষৰ আৰম্ভ নাই পাঠ্যপুথি ইউনিফৰ্ম শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। APSC কেলেংকাৰীক লৈ তদন্তকাৰী গোটে হঠাৎ তৎপৰতা আৰম্ভ কৰা সন্দৰ্ভত এটা বিতং বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম APSCৰ অন্তহীন আখ্যান, ছমাহ উকলি যোৱাৰ পিছতো নাই ফলাফল, দোষীক সুৰক্ষা দিবলৈহে নাটক। ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ পৰা ভেৰগাঁও বিধানসভা সমষ্টিৰ এটা VVPAT অন্তৰ্ধান হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তক বদলিৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যত আজিৰে পৰা 42 চাহ ফেক্টৰীসমূহত উৎপাদনৰ কাম পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যত 14গৰাকী প্ৰাৰ্থীয়ে এই পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰা সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিফু আৰু কাজিৰঙা লোকসভা সমষ্টিৰ 2খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত বিতংভাৱে প্ৰস্তুত কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বাতৰিটো অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ধন্যবাদ যদুমণি। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰচাৰ অভিযান তীব্ৰতৰ। ৰাজ্যত 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈ 11গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন। আমাৰ পূৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।